দ্বিতীয় চমুৱেল 23 অধ্যায় ডায়ুদৰ শেষ বাক্য তেওঁ বীৰসকলৰ তালিকা। এয়ে ডায়ুদৰ শেহতীয়া কথা। যিশয়ৰ পুত্ৰ ডায়ুদ উচ্চ সন্মানীয় পুৰুষ, জাকোবৰ ঈশ্বৰৰ দ্বাৰাই অভিষিক্ত এজন ইজৰাইলৰ মধুৰ স্তুতি গীত গাওঁতা। মোৰ দ্বাৰাই জিহুৱাৰ আত্মাই কথা ক'লে, তেওঁ বাক্য মোৰ জিভাত আছিল। ইজৰাইলৰ ঈশ্বৰে ক'লে, ইজৰাইলৰ শিলাই মোক ক'লে, লোকসকলৰ ওপৰত যিজনে ন্যায়ৰূপে ৰাজত্ব কৰে, যিজনে ঈশ্বৰলৈ ভয় ৰাখি শাসন কৰে, তেওঁ সূৰ্য উদয় হোৱাৰ কালৰ সেই প্ৰভাতৰ দীপ্তিস্বৰূপ, মেঘ নথকা প্ৰভাত সদৃশ্য। যেতিয়া পৃথিৱী তীৰ্ণ গজে, বৰষুণৰ পাছত সূৰ্যৰ কিৰণৰ দ্বাৰাই স্বৰূপে ঈশ্বৰৰ সন্মুখত মোৰ বংশ তেনে নহয়নে? কিয়নো তেওঁ মোৰ লগত এটি চিৰস্থায়ী নিয়ম স্থাপন কৰিলে, সেয়ে সম্পূৰ্ণ শৃংখলাযুক্ত আৰু সত্য। কাৰণ মোলৈ প্ৰতিজ্ঞা কৰা মোৰ সকলো পৰিত্ৰাণ আৰু মংগল তেওঁ বৃদ্ধি নকৰিবনে? কিয়নো আটাই দুষ্ট লোক পেলাব লগা কাঁইটস্বৰূপ, কিয়নো সেইবোৰক হাতেৰে ধৰিব নোৱাৰি। কিন্তু যি মানুহে তেওঁলোকক চুব, তেওঁ লোহা আৰু বৰচাৰ কুৰা হাতত ল'ব লাগিব। পাছত তেওঁলোক থকা ঠাইতে তেওঁলোকক জুইৰে নিশ্চয়কৈ পোৰা যাব। ডায়ুদৰ যিসকল বীৰ আছিল তেওঁলোকৰ নাম এই: প্ৰথমুনিয়া যোছেফ বৎসেবত সেনাপতিসকলৰ অধ্যক্ষ, তেওঁ একে সময়তে 800 লোকক বধ কৰিলে। তেওঁ পাছত অহুহিয়া দুদৈ পুত্ৰ ইলিয়াজ, ডায়ুদৰ তিনিজন ক্ষমতাশালী পুৰুষসকলৰ মাজৰ এজন, যিজন যুদ্ধলৈ গোট খোৱা পলেষ্টিয়াসকলক ইতিকিং কৰিছিল আৰু যি সময়ত ইজৰাইল লোকসকল যুদ্ধলৈ উঠি গৈছিল, সেই সময়ত ডায়ুদৰ লগত আছিল। ইলিয়াজে উঠি হাত শ্ৰান্ত নোহোৱালৈকে পলেষ্টিয়াসকলক প্ৰহাৰ কৰি আছিল, যিদিনালৈকে তৰোৱালখন তেওঁৰ হাতত লাগি ৰ'ল। সেইদিনাই জিহুৱাই মহানিষ্ঠাৰ আনিলে আৰু লোকসকলে কেৱল লুট কৰিবলৈ ইলিয়াজৰ পাছে পাছে গ'ল। আৰু তেওঁ পাছৰ হৰাৰিয়া আগিৰ পুত্ৰ চম্পা আছিল, যি ঠাইত মচুৰ মাহৰ খেতি আছিল, সেই ঠাইতে পলেষ্টিয়াসকলে গোট খাই দোল পাতিছিল আৰু সৈন্যসকল পলেষ্টিয়াসকলৰ আগৰ পৰা পলাইছিল। কিন্তু চম্পাৰ খেতিৰ মাজত থিয় হৈ তাক ৰক্ষা কৰিলে আৰু পলেষ্টিয়াসকলক বধ কৰিলে। এইদৰে জিহুৱাই মহানিষ্ঠাৰ আনিলে। 30 সৈন্যৰ মাজৰ 3 লোক শস্য দোৱা সময়ত অদ্দুলম গুহাত থকা ডায়ুদৰ ওচৰলৈ গ'ল। তেতিয়া পলেষ্টিয়াসকলৰ দলে ৰফাৰিম উপত্যকাত চাউনি পাতি আছিল। সেইকালত ডায়ুদ দৃহ সংৰক্ষিত এটা গুহাত আছিল আৰু তেতিয়া পলেষ্টিয়াসকলৰ প্ৰহৰী সৈন্যদলে বৈতলেহেমত প্ৰতিষ্ঠা কৰিছিল। পাছত ডায়ুদে পানীৰ বাবে বৰ হাবিয়াস কৰি ক'লে, অহ, বৈতলেহেমৰ দুৱাৰৰ ওচৰত থকা সেই নাদৰ পৰা পানী খাবলৈ আনি দিয়া হ'লে মই কেনে ভাল পালোহেঁতেন। তাতে সেই 3 বীৰ পুৰুষে পলেষ্টিয়াসকলৰ সৈন্যবোৰক ভেদ কৰি গৈ বৈতলেহেমৰ দুৱাৰৰ ওচৰত থকা সেই নাদৰ পানী তুলি আনিলে। তেওঁলোকে সেই পানী ডায়ুদৰ ওচৰলৈ লৈ আহিল, কিন্তু তেওঁ তাক পান কৰিবলৈ ইচ্ছা নকৰিলে, বৰং তাক জিহুৱাৰ উদ্দেশ্যে ঢালি দিলে। তেতিয়া তেওঁ ক'লে, হে জিহুৱা, এনে কাৰ্য মোৰ পৰা দূৰ হওক যে ইয়াক মই পান কৰিম। এয়ে জানো আচলতে নিজ প্ৰাণ লৈ যোৱা লোকসকলৰ তেজ নহয়, এইকাৰণে তেওঁ তাক পান কৰিবলৈ ইচ্ছা নকৰিলে। সেই বীৰ 3 এই ক্ষমতাশালী কৰ্ম কৰিছিল আৰু চৰিয়া পুত্ৰ যোৱাচৰ ভায়েক অবিশ্বয় এই 3 ওপৰত সেনাধ্যক্ষ আছিল। এবাৰ তেওঁ 300 লোকৰ বিৰুদ্ধে নিজৰ বৰচা চলাই সিহঁতক বধ কৰিছিল আৰু 3 মাজত প্ৰায়ে তেওঁৰ নাম হৈছিল। তেওঁ জানো সেই তিনিজনৰ মাজত অধিক মৰ্যাদা পোৱা লোক নহয়। এই হেতুকে তেওঁলোকৰ ওপৰত সেনাধ্যক্ষ হ'ল। তথাপিও তেওঁ এই প্ৰথম তিনিজনৰ সমানে প্ৰখ্যাত হোৱা নাছিল। এজন কবচেলীয়া বীৰ পুৰুষ যিহুদাৰ পুত্ৰ যি বনায়া, তেওঁ অনেক মহৎ কাৰ্য কৰিছিল। তেওঁ মোৱাবিয়া অৰিয়েলৰ দুজন পুতেকক বধ কৰিছিল। তাৰ বাহিৰেও হিম পৰা কালত তেওঁ গৈ গাঁতৰ ভিতৰত থকা এটা সিংহ মাৰিছিল, আৰু তেওঁ এজন বৰ সুন্দৰ মিছৰীয়াক বধ কৰিছিল। সেই মিছৰীয়া হাতত এপাত বৰচা আছিল, কিন্তু তেওঁ এডাল লাখুটি লৈ সেই মিছৰীয়াজনৰ সৈতে যুঁজিছিল। তেওঁ মিছৰীয়াজনৰ হাতৰ পৰা বৰচাৰ পাত কাঢ়ি লৈ তেওঁ বৰচাৰেই তেওঁক বধ কৰিলে। যিহুৱাদাৰ পুত্ৰ বনায়াই এই বীৰত্বপূৰ্ণ কাৰ্যবোৰ কৰিলে, আৰু তেওঁ সেই তিনিজন বীৰৰ লগে লগে তেওঁৰ নাম হ'ল। তেওঁ 30 জনতকৈ অধিক মৰ্যাদা পোৱা হ'ল। যদিও তেওঁ প্ৰথমে 3 জনৰ সমান হোৱা নাছিল, তথাপিও ডায়ুদে তেওঁক নিজৰ গা ৰখীয়া সৈন্য দলৰ ওপৰত অধ্যক্ষ পাতিলে। যোৱাবৰ ভায়েক অচাহেলে 30 জনৰ মাজৰ এজন আছিল, বৈতলেহমীয়া দুদৰ পুত্ৰ ইলহানন, হৰুদিয়া চম্মা, হৰাদিয়া ইলিকা, পল্টিয়া হেলছ, তাকুৰিয়া ইক্ৰেছৰ পুত্ৰ ইৰা, অনাথুতীয়া অভিজেয়ৰ হুচাতিয়া মবুন্নই, অহুহিয়া চলমুন, নতুফাতিয়া মহৰয়, নতুফাতিয়া বানাৰ পুত্ৰ হেলেপ, বিন্যামিনীয় সন্তানসকলৰ গিবিয়া নিবাসী ৰিবয়ৰ পুত্ৰ উত্তয়, পিৰাথুনীয়া বনায়া, গাছ উপত্যকাৰ নিবাসী হৃদয়, অবাতিয়া অবিঅল বুন, বহুমীয়া অচমাবত, চালবুনিয়া ইলিঅ' হবা, বনে জাচেনৰ পুত্ৰসকল জোনাৰ্থন, হৰাৰিয়া চম্মা, অৰাৰিয়া চাৰৰ পুত্ৰ অহিয়াম, মাখাথিয়া অহচবয়ৰ পুত্ৰ ইলিফেলত, গিলুনিয়া অহিথুফলৰ পুত্ৰ ইলিয়াম, কমিলিয়া শিক্ষু অবিয়া পাৰয়, চোৱা নিবাসী নাথনৰ পুত্ৰ ইগাল, গাদিয়া গোষ্ঠী বাণী, অমুনীয়া চেলক, আৰু চৰুয়াৰ পুত্ৰ জোৱাবৰ অস্তবাহন, বেৰুতীয়া নহৰয়, জিতীয়া ইৰা, জিতীয়া গাৰেপ, আৰু হিতীয়া উৰিয়া, সৰ্বমুঠ 37 জন।